وقفينا على آثارهم بعيسى بن مريم مصدقا لما بين يديه من التوراة وآتيناه الإنجيل فيه هدى ونور ومصدقا لما بين يديه من التوراة وهدى وموعظة للمتقين.
আৰু আমি তেওঁলোকৰ পিছতেই মাৰিয়ামৰ পুত্ৰ ইছাক প্ৰেৰণ কৰিছিলোঁ। তেওঁৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সমৰ্থক হিচাপে আমি তেওঁক ইঞ্জিল প্ৰদান কৰিছিলোঁ। তাত আছিল হিদায়ত আৰু জ্যোতি, আৰু এইখনো তাৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সত্যতাৰ সমৰ্থনকাৰী আছিল। লগতে তাত আছিল মুত্তাকীসকলৰ বাবে হিদায়ত আৰু উপদেশ।